এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদ্যুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিচালনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত 3য় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম তেৰাংপি আৰু হেড সিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। কাদম তেৰাংপি আৰু হেড সিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি হ'ল। অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানীত উপস্থিত আছে। আনহাতে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ'ব। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুনানি অনুষ্ঠিত নহয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.orgত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্মবিভূষণ, সাতটা পদ্মভূষণ আৰু ছাপন্নটা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। দক্ষিণ শালমৰা মানগাছৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে, বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে। নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈকে জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে যদিও বহু লোকে কাৰ্যালয়ৰ সন্মুখত অযথা ভিৰ কৰি দৈনন্দিন বিভাগীয় কাম কাজ পৰিচালনাত বাধাৰ সৃষ্টি কৰিছে। অৱশ্যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে নিজৰ নাম স্থানান্তৰ বা সংশোধনৰ দৰে কামসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব। হাত শিঙি মাৰি ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰিদৰ্শক বিনয়ম কৃষ্ণ শৰ্মাই এইদৰে কয়।
মানুহ কিছুমান আমি দেখা পাইছো আহি আছে, কিন্তু এটা উৰা বাতৰিৰ প্ৰভাৱ পৰিছে। উৰা বাতৰি কেনেকে আহিছে, কি আহিছে, গম নাপাওঁ ক'তো আহিলে। আৰু নতুন ৰেচন কাৰ্ডত কোনো দিয়া হোৱা নাই। অকল ৰেচন কাৰ্ডত আপুনি অকল দোকানৰ পৰাই, এখন দোকানৰ পৰা এখন দোকান এক্সিষ্টিং থকা যাৰ কাৰ্ড আছে তেওঁ ট্ৰেঞ্চফাৰ কৰিব পাৰিব আৰু মেম্বাৰ ট্ৰেঞ্চফাৰ হ'ব। নতুন কাৰ্ড বা নতুন মেম্বাৰ সংযোজন কেতিয়াও নাই। এইটো গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আহিব লাগিব। মানুহখিনি কিবা উৰা বাতৰি এটা শুনি আহিছে, আমি সজাগ কৰিছো তেওঁলোকক যাবলৈ আৰু আপোনাৰ মাধ্যমেৰে আমি সজাগ কৰিছো যে এনেকুৱা কোনো কাম আমি আগত হোৱা নাই।
ডিব্ৰুগড় জিলাৰ দুলিয়াজানত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুলিয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰেল গেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় পৌৰ নিগমে সৃষ্টি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৱৰ্জনা ব্যৱস্থা সন্দৰ্ভত ডিব্ৰুগড় নগৰত এখন বিশেষ সজাগতামূলক প্ৰদৰ্শনীৰ আয়োজন কৰে। এই প্ৰদৰ্শনীত বৈজ্ঞানিক পদ্ধতিৰে চাৰিটা ভাগত আৱৰ্জনাৰ পৃথকীকৰণ, যেনে তিতা আৱৰ্জনা, শুকান আৱৰ্জনা আৰু বিশেষ যত্ন ল'বলগীয়া আৱৰ্জনা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন পচন সাৰ প্ৰস্তুত প্ৰক্ৰিয়াৰ পোষ্টাৰ আৰু চহৰখনত চলোৱা সজাগতামূলক কাৰ্যসূচীৰ এখন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 2026 আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ডঃ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰচাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ 16টা দলৰ মাজত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হৈছে। কাংকান চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা 12 জুলাইত অন্ত পৰিব। এই সন্দৰ্ভত কাংকান ক্লাবৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
কাংকাং চাপৰি এই খেলপথাৰত কাংকাং ক্লাবৰ উদ্যোগত আমি এইবাৰ প্ৰাইজ মনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো। মুঠ 16টা মাজুলীৰ আগশাৰী ফুটবল দলে অংশগ্ৰহণ কৰিছে আজি আৰম্ভণি খেল। আমি আশা ৰাখিছো যে মাজুলীৰ ক্ৰীড়া ক্ষেত্ৰত এই খেলুৱৈসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায় তাৰ কাৰণে এনেধৰণৰ আমি খেল খেলিছো আৰু সম্পূৰ্ণ মাজুলী জীয়া ক্ৰীড়া সন্থাৰ যিবোৰ নীতি নিয়মৰ আধাৰত আমি এই খেলখন অনুষ্ঠিত কৰিছো। আমি আশা ৰাখিছো যে ক্ৰীড়াৰ জৰিয়তে আমাৰ মাজত থকা যিটো সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্য, এই ঐক্য সম্প্ৰীতিয়ে আমাৰ ভাতৃত্ববোধৰ যিডাল এনাজৰি এনাজৰিডাল শক্তিশালী কৰিব। আৰু আশা ৰাখিছো আমি যি উদ্দেশ্য এই নৱপ্ৰজন্ম বা এই গ্ৰাম্যাঞ্চলত থকা এই খেলুৱৈসকলক যাতে এখন প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ কৰিছো। প্ৰায় 12 দিন আমাৰ এই খেলখন হ'ব।
ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান্টা ক্লাৰাত অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত পৰাভূত কৰে। নিউয়ৰ্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ আইৰ এখন খেলত নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া 2-0 গ'লত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড 32ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।